Ea, akakbani. Batori hoite moi Orup Kumar Sharma ar mor hoite ase Pranita Devi. Etia pradhan batori hom hol BJP e Aam Aadmi Party porasto kori 27 bosor murot Dilli punor khomotar odhisthito hoise. Poriksha pe sarsar ashtam sanskaran kaile notun Dilli Bharat Mandap homot ayojon kora ase. Lokosabhar adhyaksha Om Birla janasadharanok bishekhoi jubo projonmok shokti aru onuprerona babe grantho adhyayon koribole apna janase. Kendra Uddyog aru Banijjo Mantri Piyush Goyale bhekhoj uddyog homohok udbhavan aru gunagat manot agradhikar di sikit খণ্ডৰ চালিকা শক্তিৰূপে পৰিগণিত হ'বলৈ আহ্বান জনাইছে আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি কটকত খেলোৱা হ'ব। এতিয়া শুনক বিতং বাতৰি। বিজেপিয়ে আম আদমী পাৰ্টীক পৰাস্ত কৰি 27 বছৰৰ মূৰত দিল্লীত পুনৰ ক্ষমতাত অধিষ্ঠিত হৈছে। দলটোৱে দিল্লী বিধানসভাৰ 70খন আসনৰ ভিতৰত 48খনত জয়লাভ কৰিছে। ইয়াৰ বিপৰীতে আম আদমী পাৰ্টীয়ে 22খন আসনত জয়লাভ কৰিছে। কংগ্ৰেছ দলে কোনো আসন লাভ কৰা নাই। বিজেপিৰ পৰা জয়লাভ কৰা উল্লেখযোগ্য নেতাসকলৰ ভিতৰত আছে নতুন দিল্লীত পৰৱেজ চাহিব সিং, জুনপুৰাৰ পৰা তৰবিন্দৰ সিং মাৰৱা, কাৰৱাল নগৰৰ পৰা কপিল মিশ্ৰ, ৰোহিণীৰ পৰা বিজেন্দ্ৰ গুপ্তা, ৰজৌৰী গাৰ্ডিয়ানৰ পৰা মনজিন্দৰ সিং সিৰসা, গান্ধীনগৰৰ পৰা অৰবিন্দৰ সিং লাভলী, গ্ৰেটাৰ কৈলাশৰ পৰা শিখা ৰয় আৰু মতিনগৰৰ পৰা হৰিশ খুৰানা। আম আদমী পাৰ্টীৰ পৰা জয়ী হোৱা নেতাসকলৰ ভিতৰত আছে কালকাজী সমষ্টিৰ পৰা মুখ্যমন্ত্ৰী আতিশী, সদৰ বজাৰত সোম দত্ত, বাবৰপুৰত গোপাল ৰায়, দিল্লী চাউনীৰ পৰা বীৰেন্দৰ সিং কাৰিয়ান, কন্দলী আসনখনৰ পৰা কুলদীপ কুমাৰ, তিলকনগৰৰ পৰা জাৰ্নেল সিং, বল্লিমাৰণৰ পৰা ইমৰাণ হুছেইন আৰু চুলতানপুৰ মাজৰা সমষ্টিৰ পৰা মুকেশ কুমাৰ আলাৱাত। নিৰ্বাচনত পৰাজয় বৰণ কৰা আগশাৰীৰ নেতাসকলৰ ভিতৰত আম আদমী পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, মনীষ সিসোদিয়া, সৌৰভ ভৰদ্বাজ, দুৰ্গেশ পাঠক, কংগ্ৰেছৰ সন্দীপ দীক্ষিত, বিজেপিৰ ৰমেশ বিধুৰী আৰু ৰাজকুমাৰ আনন্দ অন্যতম। ইফালে উত্তৰ প্ৰদেশৰ মিল্কিপুৰ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত বিজেপিৰ চন্দ্ৰভানু পাছোৱানে জয়লাভ কৰিছে। তামিলনাডুৰ ইৰোড পূব বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত ডি এম কেৰ সন্দিৰা কুমাৰ ভি চি জয় হৈছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই জনসাধাৰণক বিশেষকৈ যুৱ প্ৰজন্মক শক্তি আৰু অনুপ্ৰেৰণাৰ বাবে গ্ৰন্থ অধ্যয়ন কৰিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত চলি থকা বিশ্ব গ্ৰন্থমেলাত কালি দুখন কিতাপ উন্মোচন কৰি অধ্যক্ষগৰাকীয়ে এইদৰে আহ্বান জনায়। চিবিলাই কয় যে কিতাপে ব্যক্তিগত আৰু সামাজিক বিকাশৰ প্ৰকৃত পথ প্ৰদৰ্শক ৰূপে কাম কৰে। তেওঁ কয় যে কিতাপ জ্ঞানৰ স্থায়ী অভিলেখাগাৰ আৰু কিতাপে ভৱিষ্যৎ প্ৰজন্মৰ বাবে অৱধাৰণা তথা ঐতিহ্য সংৰক্ষণ কৰে। অধ্যক্ষগৰাকীয়ে যুৱ যুৱতীসকলক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ বাবে অনুপ্ৰেৰণাৰ উৎস হিচাপে গ্ৰন্থক আঁকোৱালি ল'বলৈ আহ্বান জনায়। পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণ নতুন দিল্লীৰ ভাৰত মণ্ডপমত কাইলৈ অনুষ্ঠিত হ'ব। নতুন ৰূপত হ'বলগীয়া এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীৰ লগতে ভিন্ন বৃত্তিৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকলে শিক্ষাৰ্থীসকলৰ সৈতে অভিজ্ঞতা বিনিময় কৰিব। এই অনুষ্ঠান দূৰদৰ্শনৰ উপৰি স্বয়ম প্ৰভা, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ইউটিউব চেনেল আৰু তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ সামাজিক মাধ্যম যোগে পোনপটীয়াকৈ প্ৰচাৰিত হ'ব। চলিত বৰ্ষত এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে প্ৰায় 3 কোটি শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকে নাম পঞ্জীয়ন কৰিছে। ইয়াৰ ভিতৰত 37গৰাকী শিক্ষাৰ্থীয়ে এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। এই অনুষ্ঠানত পৰীক্ষাৰ সময়ত পৰীক্ষাৰ্থীয়ে সন্মুখীন হোৱা মানসিক চাপ দূৰ কৰাৰ উপায় সন্দৰ্ভত আলোকপাত কৰা হয়। এই অনুষ্ঠানৰ বাবে অনলাইন পঞ্জীয়ন কৰা ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ ভিতৰত 6-12গৰাকীক বাছনি কৰা হয়। প্ৰথম বিশ্ব দৃশ্যশ্ৰাব্য মনোৰঞ্জন সন্মিলন ৱেবছৰ জৰিয়তে ভাৰতবৰ্ষক বিষয়বস্তুৰ গোলকীয় কেন্দ্ৰৰূপে গঢ়ি তোলাৰ প্ৰয়োগ কৰা হৈছে বুলি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি সামাজিক মাধ্যমযোগে কয় যে ভাৰতে নিজকে বিশ্ব সৃজনশীল শক্তিৰূপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে ভেটি গঢ়ি তুলিছে। বিশ্ব দৃশ্যশ্ৰাব্য মনোৰঞ্জন সন্মিলনে বিশ্বৰ আগশাৰীৰ সংবাদ গোষ্ঠীৰ মুখ্য কাৰ্যবাহী বিষয়া, মনোৰঞ্জন আৰু সৃজনশীল ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক একেখন মঞ্চত উপৱিষ্ট কৰিব। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ৱেবছ সন্মিলনৰ পৰামৰ্শ পৰিষদৰ সৈতে বৈঠকত মিলিত হৈছিল। ভাৰতে 1-4 মে'লৈ মুম্বাইত ৱেব শীৰ্ষ সন্মিলনৰ আয়োজন কৰিছে। সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ডঃ বীৰেন্দ্ৰ কুমাৰৰ অধ্যক্ষতাত কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনা সম্পৰ্কীয় কেন্দ্ৰীয় পৰামৰ্শ কমিটীৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত দেশৰ অনুসূচিত জাতিৰ লোকসকলৰ আৰ্থ সামাজিক উন্নয়নৰ উদ্দেশ্যে ৰূপায়ণ কৰা এই আঁচনিখনৰ প্ৰগতিৰ পৰ্যালোচনা কৰা হয়। ডঃ বীৰেন্দ্ৰ কুমাৰে আঁচনিখনৰ ৰূপায়ণৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰে আৰু ইয়াৰ লক্ষ্যসমূহ পূৰণ কৰাত গুৰুত্ব আৰোপ কৰে। বৈঠকত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মন্ত্ৰীসকলৰ লগতে ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগৰ অধ্যক্ষ উপস্থিত থাকে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বাতৰি পৰৱৰ্তী অংশ শুনক প্ৰণীতাৰ পৰা।
কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে ভেষজ উদ্যোগসমূহক উদ্ভাৱন আৰু গুণগত মানত অগ্ৰাধিকাৰ দি চিকিৎসা খণ্ডৰ চালিকা শক্তিৰূপে পৰিগণিত হবলৈ আহ্বান জনাইছে। কালি মুম্বাইত অনুষ্ঠিত ভাৰতীয় ঔষধ নিৰ্মাণকাৰী সংস্থাৰ 63 সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি শ্ৰীগোৱেলে কয় যে দেশৰ ভেষজ উদ্যোগে উন্নতি লাভ কৰিছে যদিও এই ক্ষেত্ৰত আৰু আগুৱাই যোৱাৰ থল আছে। এই খণ্ডটোত কাম কৰি থকা সকলো বৃহৎ আৰু ক্ষুদ্ৰ উদ্যোগে দেশক গৌৰৱান্বিত কৰাৰ বাবে একেলগে কাম কৰি যোৱাৰ ক্ষেত্ৰত তেওঁ গুৰুত্ব আৰোপ কৰে। সহযোগিতাৰ বিষয়টোত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে এই উদ্যোগৰ ভৱিষ্যতৰ বাবে উদ্ভাৱন আৰু গৱেষণাৰ ক্ষেত্ৰত চৰকাৰী, ব্যক্তিগত আৰু শৈক্ষিক অংশীদাৰিত্বৰ প্ৰয়োজন আছে। ত্ৰিপুৰা চৰকাৰে শিক্ষা, স্বাস্থ্যসেৱা, কৃষি আৰু তথ্য প্ৰযুক্তি খণ্ডত 87 ব্যক্তিগত বিনিয়োগকাৰীৰ সৈতে 3,700 কোটি টকাৰ বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। আগৰতলাত দুদিনীয়াকৈ আয়োজিত ডেষ্টিনেশ্যন ত্ৰিপুৰা বাণিজ্য সন্মিলনত এই চুক্তিসমূহ স্বাক্ষৰ কৰা হয়। কালি এই সন্মিলনৰ সামৰণি পৰে। কেইবাটাও ব্যক্তিগত খণ্ডৰ কোম্পানীয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডঃ মানিক সাহা, উদ্যোগ মন্ত্ৰী সান্তনা চাকমা আৰু ৰাজ্যখনৰ জ্যেষ্ঠ প্ৰশাসনিক আৰু আৰক্ষী বিষয়াৰ উপস্থিতিত এই চুক্তিসমূহ স্বাক্ষৰ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয় যে ৰাজ্যখনত বিনিয়োগ কৰাৰ বাবে দেশ বিদেশৰ ব্যক্তিগত খণ্ডৰ কোম্পানীসমূহ আমন্ত্ৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰে চেষ্টা অব্যাহত ৰাখিছে। তেওঁ কয় যে বিনিয়োগকাৰীসকলে শান্তি শৃংখলা বৰ্তি থকা ঠাইতহে বিনিয়োগ কৰিবলৈ আগ্ৰহী আৰু সেয়ে চৰকাৰে কোম্পানীসমূহক অনুকূল পৰিৱেশৰ নিশ্চিতি দিয়াৰ বাবে সম্ভৱপৰ সকলো চেষ্টা চলাইছে। তেওঁ কয় যে ৰাজ্যখনত বিনিয়োগ কৰিব খোজা কোম্পানীবিলাকে কোনো অসুবিধা নোহোৱাকৈ বিনিয়োগ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগতে আবেদন কৰাৰে পৰা 30 দিনৰ ভিতৰত আপত্তি নথকাৰ প্ৰমাণপত্ৰ লাভ কৰিব। উদ্যোগসমূহক চৰকাৰে ৰাজসাহায্যযুক্ত হাৰত বিদ্যুৎ যোগান ধৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ইনচেণ্টিভ কেলকুলেটৰ পৰ্টেল আৰু লেণ্ড বেংক ছিষ্টেমো মুকলি কৰে। এই লেণ্ড বেংক ব্যৱস্থাই কোম্পানীসমূহক উদ্যোগ স্থাপনৰ বাবে ঠাই বিচাৰি উলিওৱাত সহায় কৰিব। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি কটকৰ বাৰাউটি ষ্টেডিয়ামত খেলোৱা হ'ব। খেলখন দিনৰ 1:30 বজাত আৰম্ভ হ'ব। ভাৰতে নাগপুৰত অনুষ্ঠিত প্ৰথমখন এদিনীয়াত 4টা উইকেটত জয়লাভ কৰিছিল। উত্তৰাখণ্ডত চলি থকা 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহৰ এথলেটিক্স আৰু জিমনাষ্টিক শিতানৰ খেলসমূহ কালিৰে পৰা অনুষ্ঠিত হৈছে। ৰাজ্যখনৰ হলদুৱানী, ডেৰাডুন আদি ঠাইত অনুষ্ঠিত খেলসমূহত খেলুৱৈসকলে নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ সমৰ্থ হৈছে। ডেৰাডুনত আয়োজিত 10,000 মিটাৰ দৌৰত হিমাচল প্ৰদেশৰ চাৱান বৰুৱালে পুৰুষৰ শাখাত সোণৰ পদক জয় কৰাৰ বিপৰীতে মহাৰাষ্ট্ৰৰ সঞ্জীৱনী যাদৱে মহিলাৰ শাখাত সোণৰ পদক জয় কৰে। মহিলাৰ ডিছকাছ থ্ৰত হাৰিয়ানাৰ সীমাই সোণৰ পদক জয় কৰাৰ বিপৰীতে পুৰুষৰ শাখাত ছাৰ্ভিচেছৰ গংগাদীপ সিঙে সোণৰ পদক জয় কৰে। মহিলাৰ পোল ভল্টত তামিলনাডুৰ খেলুৱৈয়ে সোণৰ আৰু ৰূপৰ পদক লাভ কৰে। পুৰুষৰ লং জাম্পত উত্তৰ প্ৰদেশৰ শ্বাহনৱাজে সোণৰ পদক জয় কৰে। পুৰুষৰ 1500 মিটাৰ দৌৰত ছাৰ্ভিচেছৰ ইউনুছ শ্বাহে সোণৰ পদক জয় কৰাৰ বিপৰীতে দিল্লীৰ চন্দনাই মহিলাৰ শাখাত সোণৰ পদক লাভ কৰে। অসমৰ অম্লান বৰগোহাঁয়ে পুৰুষৰ 100 মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ইপিনে টাইকোৱাণ্ডোৰ মহিলাৰ শাখাত অৰুণাচল প্ৰদেশে সোণৰ পদক জয় কৰে। টাইকোৱাণ্ডোৰ গ্ৰুপ পমচি শিতানত অসমৰ মৰ্ণিতা আচাৰ্য, বেনলা কাপ্ৰাই আৰু পঞ্চমী দাসৰ দলটোৱে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। অসমৰ নয়নমণি শইকীয়া আৰু বনগীতা হাজৰিকাৰ যুটীটোৱে লন বলৰ মহিলাৰ ডাবলছত স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। প্ৰতিযোগিতাত ছাৰ্ভিচেছে 41টা সোণৰ পদকেৰে পদক তালিকাৰ প্ৰথম স্থানত আছে। কৰ্ণাটক 30টা সোণৰ পদকেৰে দ্বিতীয় স্থানত আছে। এইবাৰৰ ক্ৰীড়া সমাৰোহত অসমে এতিয়ালৈকে 3টা সোণৰ পদক অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। বিজেপিয়ে আম আদমী পাৰ্টীক পৰাস্ত কৰি 27 বছৰৰ মূৰত দিল্লীত পুনৰ ক্ষমতাত অধিষ্ঠিত হৈছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই জনসাধাৰণক, বিশেষকৈ যুৱ প্ৰজন্মক শক্তি আৰু অনুপ্ৰেৰণাৰ বাবে গ্ৰন্থ অধ্যয়ন কৰিবলৈ আহ্বান জনাইছে। পৰীক্ষা পে চৰ্চাৰ 8ম সংস্কৰণ কাইলৈ নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজন কৰা হৈছে। কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে ভেষজ উদ্যোগসমূহক উদ্ভাৱন আৰু গুণগত মানত অগ্ৰাধিকাৰ দি চিকিৎসা খণ্ডৰ চালিকা শক্তিৰূপে পৰিগণিত হবলৈ আহ্বান জনাইছে। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি কটকত খেলোৱা হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।